এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ ল'বলৈ কাইলৈ জিলাখনলৈ ৰাওনা হ'ব। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে আজি সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে সেৱাগুৰি ফিল্ডত হেলিপেডৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লয়। উল্লেখযোগ্য যে নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ পাঁচটা ৰাজহ চক্ৰৰ ভালেমান অঞ্চল আজি আঠ দিন ধৰি বানৰ কবলত আছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ 33টা আশ্ৰয় শিবিৰ মুকলি কৰি জিলা প্ৰশাসনে বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুঠ 24খন গাঁৱৰ প্ৰায় 6000 লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহচক্ৰৰ মুঠ 9খন গাঁৱৰ 8000ৰো অধিক লোক বানৰ কবলত পৰাৰ লগতে খুমটাই ৰাজহচক্ৰৰ অধীনৰ 30খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে গোলাঘাট ৰাজহচক্ৰৰ মুঠ 23খন গাঁৱৰ প্ৰায় 2000 লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ সৌজন্যত 10 জুলাইৰ পৰা কাজিৰঙাত সপ্তদশ প্ৰকৃতি শিবিৰ মুকলি কৰা হৈছে। এই আৱাসিক শিবিৰত স্থানীয় বিদ্যালয়সমূহৰ শতাধিক শিক্ষাৰ্থীয়ে পক্ষী নিৰীক্ষণ আৰু প্ৰকৃতি অধ্যয়ন সন্দৰ্ভত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ৰাজ্যত 2019 চনৰ পৰা 2024 চনৰ ভিতৰত মৎস্য উৎপাদন দুগুণলৈ বৃদ্ধি পাই 4,99,000 মেট্ৰিক টন হৈছে আৰু ৰাজ্যখন সম্প্ৰতি দেশৰ চতুৰ্থ সৰ্ববৃহৎ মৎস্য উৎপাদনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ বগীবাৰীত আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা কলম কপিলিৰ সহযোগিতাত দেশৰ প্ৰথমখন জলপ্ৰযুক্তি উদ্যান বা একুৱাটেক পাৰ্ক মুকলি কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসমে সকলো ক্ষেত্ৰত দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সমৰ্থ হ'ব। ডঃ শৰ্মাই কয় যে একুৱাটেক পাৰ্কখনে ৰাজ্যত পাছৰ সময়ত মাছৰ উৎপাদন বৃদ্ধিত অৰিহণা যোগাব আৰু যুৱক যুৱতীসকলৰ বাবে আয়ৰ অপাৰ সুযোগ প্ৰদান কৰিব। উদ্যানখন মীনপালন খণ্ডৰ বিকাশৰ আৰ্হিৰূপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ দৰে আঁচনিৰ জৰিয়তে ৰাজ্যত মীনপালন খণ্ডৰ বিকাশৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে চৰকাৰে ৰাজ্যৰ মীনপালন খণ্ডক পুনৰুজ্জীৱিত কৰি তোলাই নহয় বৰং ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাটো ফেৰ মাৰিব পৰা কৰি তুলিছে। আজি মুকলি কৰা উদ্যানখনৰ জৰিয়তে একুৱাপনিক্স, বায়ফ্লক, মাছৰ আধুনিক খাদ্য উৎপাদন, আলংকাৰিক মাছৰ প্ৰজনন আদিৰ দৰে প্ৰযুক্তিসমূহৰ ব্যৱহাৰ প্ৰদৰ্শন কৰা হ'ব। লখিমপুৰ জিলাৰ 633 নম্বৰ বালিপুখুৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ 6-দিনীয়া শিবিৰৰ আজি সামৰণি পৰিছে। যোৱা 6 জুলাইত জিলাখনৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিষয়া ডঃ ৰাতুল বৰাৰ নেতৃত্বত এই শিবিৰ মুকলি কৰা হৈছিল। ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজৰ সামাজিক দায়বদ্ধতা, সামাজিক শৃংখলা আৰু সমাজ সেৱাৰ মনোভাৱেৰে গঠিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ছাত্ৰ ছাত্ৰীৰ মাজত কেইবাটাও দিশত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। শিবিৰত প্ৰতিটো সন্ধিয়া ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিত্ব আৰু প্ৰতিভা বিকাশৰ লক্ষ্যৰে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। ধেমাজি জিলাৰ চিলাপথাৰত 10 জুলাইৰ পৰা অনুষ্ঠিত সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ 19 সংখ্যক ৰাজ্যিক প্ৰতিবেদনখনে আজি সামৰণি পৰে। চিলাপথাৰ আৱাসিক উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিৱেশনৰ আজি অন্তিম দিনা স্মৃতি তৰ্পণ, পতাকা উত্তোলন, গছপুলি ৰোপণৰ কাৰ্যসূচীৰ পাছতে মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সহায়ক শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 6 শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অধিৱেশনৰ জৰিয়তে নতুন কাৰ্যালয় সহায়কসকলক পদোন্নতিকে ধৰি কেইবাটাও দাবী তথা সমস্যা সমাধানৰ বাবে চৰকাৰক আহ্বান জনোৱা হয়। ৰাজ্যৰ অনুসূচিত জাতি পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয় আৰু উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। 2025-26 শৈক্ষিক বৰ্ষৰ বাবে অহা 16 জুলাই দিনৰ 11 বজাৰ পৰা তেজপুৰত থকা জিলা নিয়োগ বিনিময় কেন্দ্ৰত এই নামভৰ্তি অভিযানৰ আয়োজন কৰা হৈছে। ITEES ছিংগাপুৰৰ সহযোগিতাৰে অসম দক্ষতা বিকাশ অভিযানৰ অধীনৰ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ব্যৱসায়িক ভিত্তিত সৌন্দৰ্য চৰ্চা আৰু স্বাস্থ্য যতন, খুচুৰা সেৱাকে ধৰি বিভিন্ন বিষয়ৰ উচ্চমানৰ বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণৰ নামভৰ্তিৰ বাবে প্ৰাৰ্থীসকল অনুসূচিত জাতিৰ হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰশিক্ষাৰ্থীৰ বয়স 17-25 বছৰৰ ভিতৰত হ'ব লাগিব। 16 জুলাইত হ'বলগীয়া কাৰ্যসূচীত ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে থিতাতে নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।